এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ৰাজ্যত বৰ্তমানলৈ 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত, আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি আৰু ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে হোজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ড০ শৰ্মাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ জনসাধাৰণক উন্নয়নৰ স্বাৰ্থত দলটোক ভোটদান কৰিবলৈ আহ্বান জনায়।
অহা পাঁচ বছৰ আমাৰ কি পৰিকল্পনা আছে আৰু অহা পাঁচ বছৰত আমি ৰাজ্যখনক কেনেকৈ আগুৱাই লৈ যাব খুজিছো। শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ মনত আছে যোৱাবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিলে, ৰাইজক মই এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাইজ আমাক ভোট দিয়ক, আমি অসমত আগতে কোনেও নকৰা আৰু কোনেও চিন্তা নকৰা এটা নতুন কাম কৰিম। সেয়া হৈছে এক টকা কৰি ঘোষ নোলোৱাকৈ আমি 1,00,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
বিজেপিৰ নেত্ৰী তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ চিমলাত আজি ইউ পি পি এলৰ জ্যোৎস্ৰাং ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি সৰভোগত সমষ্টিটোৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত প্ৰচাৰ অভিযান চলায়। তেওঁ বৰপেটাৰ মন্দিয়া সমষ্টিৰ দলীয় প্ৰাৰ্থী আব্দুল খালেকৰ হৈ প্ৰচাৰ চলাই বান খহনীয়াত আক্ৰান্ত ৰাইজৰ সমস্যা সমাধান কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে। ধেমাজিত আজি সমষ্টিটোৰ প্ৰাৰ্থী ড০ অনুজ পেগুৱে উত্তৰ ধেমাজিৰ ছটা স্থানত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিৰ বাবে 125টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। দুগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত কালি মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ দুয়োগৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰা হৈছে। এনে প্ৰেক্ষাপটত সমষ্টিটোত 10গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো বৰ্তমানলৈ নিশ্চিত হৈছে। আনহাতে মনোনয়নৰ পৰীক্ষা স্থগিত ৰখা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিত পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় কাইলৈ বিয়লি 3 বজা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। কাছাৰ জিলাৰ শিলচৰত প্ৰশাসনে ই ভি এম আৰু ভি ভি পেট সহায়ক কেন্দ্ৰ মুকলি কৰিছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ দিনৰ 10 বজাৰ পৰা বিয়লি 4 বজালৈ এই কেন্দ্ৰ মুকলি থাকিব। গোৱালপাৰা জিলাৰ 1,010টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ 72টা অসম মেঘালয় সীমান্তত আৰু 48টা চৰ অঞ্চলত অৱস্থিত। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশ মৰ্মে সীমান্ত আৰু চৰ অঞ্চলসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হৈছে। ইয়াৰ লগতে চি ভিজিল নামৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে জনসাধাৰণে নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কীয় ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওদালগুৰি জিলাৰ বিধানসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক বিনীত নন্দনৱাৰে আজি জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্বাচনী শুভংকৰ মুকলি কৰে। লখিমপুৰ জিলাত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক মাগেশ্বৰী ৰবি কুমাৰে আজি জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰিদৰ্শন কৰে। নগাঁও জিলাতো নিৰ্বাচনৰ পৰ্যবেক্ষক মনজিৎ সিঙে প্ৰস্তুতি পৰ্যালোচনা কৰে। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰায়দান কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছে। এই ঘটনাত হত্যাকাণ্ড বুলি অভিহিত কৰিব পৰাকৈ কোনোধৰণৰ তথ্য প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰি আদালতৰ ৰায়টোত জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক বুলি আখ্যা দিয়া হৈছে। শিল্পীগৰাকীৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা কেইবাটাও শুনানিৰ অন্তত আদালতখনে ছিংগাপুৰৰ কোষ্টগাৰ্ডৰ তথ্য সমৰ্থন কৰি তেওঁক হত্যাৰ অভিযোগ নাকচ কৰে। পানীত থকাসকলে ইচ্ছাকৃতভাৱে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাছিল বুলিও আদালতৰ ৰায়দানত উল্লেখ কৰা হৈছে। আদালতৰ এই শুনানিত জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰসমূহ ৰাহুল গৌতম শৰ্মা উপস্থিত আছিল। উল্লেখযোগ্য যে যোৱা 19 ছেপ্টেম্বৰত ৰহস্যজনক অৱস্থাত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। এই ঘটনাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হত্যা বুলি অভিহিত কৰাৰ লগতে অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোটে ঘটনাটোৰ তদন্ত কৰি 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল। ইতিমধ্যে ৰাজ্যৰ এখন ফাষ্ট ট্ৰেক আদালতত এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে। ৰাজ্যৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে আজি তৰা ছিগা বিহু বা তৰা চিৰা বিহু পালন কৰিছে। ৰঙালী বিহুৰ আগজাননী হিচাপে গণ্য কৰা এই বিহু চ'ত মাহৰ দ্বিতীয় বুধবাৰে পালন কৰা হয়। এই উপলক্ষে জনগোষ্ঠীটোৰ লোকসকলে পুৱাই বিল বা জলাশয়ৰ পৰা তৰাপাত ছিগি আনে। এই পাতেৰে গৰু বিহুৰ দিনা গৰুক দিবলৈ নতুন পঘা প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰি জনগোষ্ঠীটোৱে পৰম্পৰাগত ৰীতি নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰে। ইয়াৰ পাছতে ঠেঙাল কছাৰীসকলে ৰঙালী বিহুৰ প্ৰস্তুতিও আৰম্ভ কৰে। যোৰহাট জিলাৰ তিতাবৰত সৰু অসম ঠেঙাল কছাৰী সংগঠনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে তৰা চিৰা বিহু পালন কৰা হয়। এই সন্দৰ্ভত অঞ্চলটোৰ এগৰাকী বাসিন্দাই এইদৰে কয়।
আজি আমাৰ তিতাবৰ যোৰহাট জিলাৰ অন্তৰ্গত যিখিনি ঠেঙাল কছাৰী আমাৰ তৰা চিৰা বিহু পাতিছে, আজি আমি ইয়াত সহযোগ কৰিছো আৰু লগতে ওচৰ চুবুৰীয়া গাঁওসমূহৰ পৰা ডেকা গাভৰু বয়োজ্যেষ্ঠ আইসকল সকলো ওলাই আহিছে। আমাৰ পৰা আজি তেখেতলোকে এই পৰামৰ্শখিনি লৈছে, আদৰ্শ লৈছে। আমি ঠেঙাল কছাৰী ভূমিপুত্ৰ, গতিকে এইখিনিকে মই কৈছো।
মাজুলী মহাবিদ্যালয়ৰ ইকো ক্লাবৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা তথা পৰিৱেশ পৰিষদৰ অৰ্থ সাহায্যত আজিৰে পৰা পূব মাজুলীৰ মাগুৰিমাৰী বিলৰ পাৰত জৈৱ বৈচিত্ৰৰ প্ৰতি সচেতনতা আৰু প্ৰকৃতিৰ সৈতে বহনক্ষম সম্পৰ্ক শীৰ্ষক বিশেষ প্ৰকৃতি শিবিৰ অনুষ্ঠিত হৈছে। প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে দুদিনীয়াকৈ আয়োজিত এই শিবিৰত পূব মাজুলীৰ 12খন শিক্ষানুষ্ঠানৰ শতাধিক শিক্ষাৰ্থী, তত্বাৱধায়ক শিক্ষক আৰু প্ৰকৃতিপ্ৰেমী লোকে অংশগ্ৰহণ কৰিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতে আজি অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু শিক্ষকসকলে মাগুৰিমাৰী বিল, গা খজোৱা বিল, সৰলা বিল, কাপোৰ ধোৱা বিল আদি জৈৱ বৈচিত্ৰ ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰিছে। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰো উপস্থিত আছে। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। ৰাজ্যসভাত কালি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত গেছ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 45 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমত প্ৰচাৰিত এই বাতৰিক ভুৱা বুলি অভিহিত কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে এই ক্ষেত্ৰত পূৰ্বৰ নীতিৰ কোনো সাল সলনি ঘটোৱা হোৱা নাই। সকলো ধৰণৰ সংযোগৰ ক্ষেত্ৰতে এটা চিলিণ্ডাৰ লাভ কৰাৰ পাছত পৰৱৰ্তী চিলিণ্ডাৰ বুকিঙৰ বাবে পূৰ্বৰ দৰে নগৰাঞ্চলৰ বাবে 25 দিন আৰু গ্ৰামাঞ্চলৰ বাবে 45 দিনৰ সময়সীমাৰ ব্যৱস্থা অব্যাহত থাকিব বুলি লগতে কোৱা হৈছে। দেশত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে বুলি উল্লেখ কৰি চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ ভুল তথ্য, বিশ্বাস অথবা প্ৰচাৰ নকৰিবলৈ আৰু চিলিণ্ডাৰ বুকিং সন্দৰ্ভত অযথা আতংকিত নহবলৈ আহ্বান জনাইছে। দেশত 26 কোটি টন খাৰুৱা তেল শোধনৰ সামৰ্থ আছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি আয়োজিত পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাক্ৰম সম্পৰ্কীয় এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা স্পষ্ট কৰে। তেওঁ কয় যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হোৱা নাই। তেওঁ লগতে জনসাধাৰণক উৰা বাতৰিত পতিয়ন নাযাবলৈ আহ্বান জনায়। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। ৰাজ্যত বৰ্তমানলৈ 786 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত। আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি। আৰু ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।